এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে: ৰাজ্যৰ দুগ্ধ উৎপাদন ক্ষেত্ৰক উজ্জীৱিতকৰণ, আই চি টি শিক্ষকৰ মাহিলী মাননী বৃদ্ধিকে ধৰি কেইবাটাও সিদ্ধান্তত অসম মন্ত্ৰীসভাৰ অনুমোদন, বিশিষ্ট কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ আজি আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান, অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি কাৰ্গিল যুদ্ধৰ সেনানী উইং কামাণ্ডাৰ শেখৰ ৰচিদ হাজৰিকাৰ অভিমত, বিজেপিৰ ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ কাইলৈৰ পৰা পুনৰ অনুষ্ঠিত। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। ৰাজ্যৰ দুগ্ধ উৎপাদন ক্ষেত্ৰক অধিক উজ্জীৱিত কৰি তোলাৰ লক্ষ্যৰে অসম মন্ত্ৰীসভাই ৰাণীৰ ফাৰ্ম মেনেজমেণ্ট প্ৰতিষ্ঠানৰ 20 বিঘা ভূমি আমূল কোম্পানীক লীজত দিয়াৰ বাবে অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই অহা অক্টোবৰৰ পৰা বচা বচা কেইখনমান জিলাত ৰাজসাহায্যমুক্ত মচুৰ দাইল, চেনী আৰু নিমখ হিতাধিকাৰীৰ মাজত বিতৰণৰ বাবে অনুমোদন জনায়। অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগৰ সুযোগ সুবিধা সৃষ্টিৰ বাবে মন্ত্ৰীসভাই আই আই পিৰ অধীনত দুটাকৈ প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি ডঃ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত 1313গৰাকী অংশকালীন আই চি টি শিক্ষকৰ মাহিলী মাননী অহা অক্টোবৰৰ পৰা 20,000 টকালৈ বৃদ্ধিত অনুমোদন জনায়। মন্ত্ৰীসভাই তেওঁলোকক 60 বছৰ বয়সলৈ সেৱা প্ৰদানৰ নিশ্চয়তা দিয়ে। ইয়াৰ ফলত তেওঁলোকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ বাবে যোগ্য বিবেচিত হ'ব। মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ নিৰ্বাচন সন্দৰ্ভত সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয়।
পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে 1জনকৈ অথৰাইজ অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব। 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সিদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব, তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ। এ পি প্ৰেচিডেণ্ট বা এ পি ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা উপসভাপতিৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব। 1 আগষ্টৰ পৰা তেওঁলোকে সুকলমে কাম কৰিব পাৰিব।
বিশিষ্ট কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ আজি আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 43 বছৰ। সৰা পাতে পাতে ফাগুন নামে, জোনাক নাছিল বনত, মন মোৰ উৰি ফুৰে, যেতিয়া জোনাক নামিছিল, মাথো এজাক বৰষুণ আদিকে ধৰি বহুকেইটা জনপ্ৰিয় গীতেৰে জনসাধাৰণক মোহাচ্ছন্ন কৰা গায়ত্ৰী হাজৰিকাই 2021 চনত ৰত্নাকৰ বোলছবিৰ ৰাতি ৰাতি শীৰ্ষক গীতটোৰ বাবে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ প্ৰাক চিনে এৱাৰ্ড লাভ কৰিছিল। গায়ত্ৰী হাজৰিকাই বৈদেহী, ৰদালী, দামিনী, পৰিণীতা, আল্পনা আদি অসমীয়া ধাৰাবাহিকৰ শীৰ্ষ গীততো কণ্ঠদান কৰিছিল। যোৱা বছৰ মুক্তি পোৱা অসমীয়া ছবি সুন্দৰপুৰ কেয়সৰো তেওঁ অন্যতম প্ৰযোজক আছিল। গুৱাহাটীৰ তাৰিণী চৌধুৰী বহুমুখী বালিকা বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা গায়ত্ৰী হাজৰিকাই কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সংগীতত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীতৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1992 চনত আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত শিশু শিল্পী হিচাপে গীত পৰিৱেশন কৰা গায়ত্ৰী হাজৰিকা আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী আছিল। শিল্পীগৰাকীৰ নশ্বৰ দেহ গীতানগৰ বিহুতলীলৈ অনা হৈছে আৰু ইয়াত সাংস্কৃতিক জগতৰ ভালেসংখ্যক কৰ্মী আৰু গুণমুগ্ধই তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বিভিন্নজনে শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আজি সন্ধিয়া নৱগ্ৰহ শ্মশানত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। গায়ত্ৰী হাজৰিকাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক 1999 চনৰ কাৰ্গিল যুদ্ধৰ আন এগৰাকী নায়ক, শিৱসাগৰ জিলাৰ অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ শেখৰ ৰচিদ হাজৰিকাক। বায়ুসেনা বাহিনীৰ যুদ্ধ বিমানৰ অভিযন্তা হাজৰিকাই কিদৰে কাৰ্গিলক পাকিস্তানৰ হাতৰ পৰা উদ্ধাৰৰ অভিযান চলোৱা হৈছিল সেই বিষয়ে আমাৰ শিৱসাগৰৰ সংবাদদাতাৰ আগত এইদৰে কয়।
কাৰ্গিলৰ যুদ্ধৰ সময়ত মই তেতিয়া প্ৰস্তুত আছিলো যোৰহাট ৰয়েল এয়াৰ। সেই সময়ত মই ফ্লাইট লেফটেনেণ্ট হৈ আছিলো, ইঞ্জিনিয়াৰিং অফিচাৰ হিচাপে আছিলো। আমাৰ কাম হৈছিলে আমাৰ স্কোৱাড্ৰনৰ যিমানকেইখন এয়াৰক্ৰাফ্ট আছে আমাৰ এফৰ্টছ লগাই পেলাই ছাৰ্ভিচেবিলিটি স্পীডটো যাতে হাই হৈ থাকে এট অল পইণ্ট অফ টাইম আমি সেইটো চেষ্টা কৰিছিলো। আমাৰ যোৰহাটৰ বেছৰ পৰা সকলো এয়াৰক্ৰাফ্ট যিমান আছিলে আমি সেইখিনি ছাৰ্ভিচেবল ৰাখিবৰ কাৰণে সক্ষম হৈছিলো। দিন ৰাত একাকাৰ কৰি পেলাই মানে আমি এফৰ্টছ লগাই পেলাই সেইকেইদিন সেই দুমাহৰ কাৰণে আমি সেইখিনি পুৰা কণ্টিনিউৱাছলি সেইখিনি আমি অপাৰেট কৰিছিলো। কাৰ্গিলৰ মেইন যুদ্ধটো আৰ্মি আৰু এয়াৰফৰ্চৰ যোগেদি হৈছিলে এণ্ড প্লাছ এয়াৰ ছাপৰ্টৰ কাৰণে আমাৰ এয়াৰক্ৰাফ্টবোৰে বহুত তাত যোগদান দিছিলে।
অপাৰেচন সিন্দুৰ ভাৰতে আৰম্ভ কৰিলে, এতিয়া গোটেই পৰিস্থিতিটো আপুনি কেনেকে চাই আৰু কথাখিনি অকণমান জনাব নেকি?
একদম একচেপ্টেবল নোহোৱা কাম এটা সিহঁতি কৰিলে আৰু সেইটো কাৰণে যোনখিনি ষ্টেপ লোৱা হল সিহঁতক এটেক কৰিলো। কিন্তু বস্তুটো হল আমি এজ নৰ্মেল চিটিজেন এইটো সময়ত আমাৰ বহুত দৰকাৰ যে আমি একগোট হৈ থকা, মানে ইউনিটিটো বহুত ডাঙৰ বস্তু, সেইটোৱে আমাৰ ষ্ট্ৰেংথ বুলি ক'ব লাগিব। এইটো সময়ত নানা প্ৰপগণ্ডাৰ এনভাইৰমেণ্ট এটা এনিমি কাণ্ট্ৰীয়ে এটা ফলছ এনভাইৰমেণ্ট এটা দিবলৈ কাৰণে চেষ্টা কৰিব, সেইবিলাকৰ পৰা আমি অলপ দূৰত থাকিব লাগে। যিয়ে নিউজ দিয়ে নাইবা নিউজ আমি শুনো সেইখিনি অলপ চালি জাৰি চাব লাগে যে এইখিনি সঠিক হয় নে নহয়। ইণ্টাৰনেল ইউনিটিটো আমাৰ দেশৰ মই ভাবোঁ আটাইতকৈ ডাঙৰ ষ্ট্ৰেংথ। লেট ইট বি ডিউৰিং ৱাৰ অৰ লেট ইট বি ডিউৰিং পিচ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ পলাশ চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্ণেল দীপক চক্ৰৱৰ্তীৰ সৈতে অপাৰেচন সিন্দুৰ আৰু ভাৰতীয় সেনাবাহিনীৰ পৰাক্ৰমৰ বিষয়ে এটা বাৰ্তালাপ প্ৰচাৰ কৰিব। পৰহিলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰা হ'ব। এই দুয়োটা অনুষ্ঠানৰে পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
অপাৰেচন সিন্দুৰৰ সফলতা উদযাপন কৰি বিজেপিয়ে আয়োজন কৰা তিৰংগ যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে। পশ্চিম কাৰ্বি আংলং জিলাত আজি জিলা বিজেপিৰ সভাপতি ৰদীপ ৰংহাঙৰ নেতৃত্বত জিলা সদৰ হামৰেন ছয়ালিৰ পৰা 9:00 তিৰংগ যাত্ৰা উলিওৱা হয়। কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰুৰ নেতৃত্বত ভক্সংঘত বিশাল তিৰংগ যাত্ৰা উলিওৱা হয়। ডিব্ৰুগড় জিলাত আজি প্ৰবল বৰষুণকো নেওচি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত সহস্ৰাধিক লোকে তিৰংগ যাত্ৰাত ভাগ লয়। চৌকিডিঙি খেলপথাৰৰ পৰা উলিওৱা এই যাত্ৰাৰ আৰম্ভণিতে শ্ৰীসোণোৱালে সেনাবাহিনীৰ পৰাক্ৰম আৰু শৌৰ্যৰ প্ৰতি সন্মান জনাই দেশজুৰি তিৰংগ যাত্ৰা ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে। এই বিজয়ৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ সবল নেতৃত্ব আৰু সেনাবাহিনীৰ বীৰত্বৰ শলাগ লয়।
ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে, পাকিস্তানে সৃষ্টি কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি বীৰত্বৰে যুঁজ দিলে তাৰ ফলত অপাৰেচন সিন্দুৰ আমি সফল হলো আৰু আমি পাকিস্তানক পৰাভূত কৰি বিশ্বৰ মানৱ সমাজলৈ এটা বাৰ্তা পঠিয়ালো যে ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰোধী। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি হৈছে শূন্য সহনশীলতা, কোনো কাৰণত আপোচ নহব। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে টেৰৰ এণ্ড টক, টেৰৰ এণ্ড ট্ৰেড, আৰু খুন আৰু পানী একেলগে কেতিয়াও যাব নোৱাৰে। আৰু পাকিস্তানক এই বুলিও তেখেতে সাৱধান বাণী দিছে যে নিউক্লিয়াৰ ৱেপন লৈ যাতে ব্লেকমেলিং নকৰে। ভাৰতে যিকোনো পৰিস্থিতিৰ বাবে আজি তাৰিখত সকলো ক্ষেত্ৰতে প্ৰস্তুত ইয়াক মুক্তৰ জবাব দিবৰ বাবে। আৰু এই যুদ্ধত এইবাৰ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই এক প্ৰত্যক্ষ কৰিলে যে ভাৰতবৰ্ষই আজি তাৰিখত শান্তিপ্ৰিয় কোনো মানুহৰ ক্ষতি নকৰাকৈ কেৱল সেইসকল সন্ত্ৰাসবাদীক নিষেধ কৰিলে যিসকলে পহলগামত আহি আমাৰ নিৰীহ পৰ্যটকসকলক নিষ্ঠুৰভাৱে হত্যা কৰিছিল।
এই যাত্ৰাত মন্ত্ৰী বিমল বৰা, লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰকে ধৰি দলৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ চাবুৱাৰ বিন্ধাগতাতো আজি তিৰংগ যাত্ৰাত শতাধিক লোকে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক গীত আৰু ধ্বনিৰে দেশমাতৃৰ বন্দনা কৰে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সদৰ হাতছিঙিমাৰীত উলিওৱা তিৰংগ যাত্ৰাত জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহাকে ধৰি অন্যান্য কাৰ্যকৰ্তাসকলে ভাগ লয়। উত্তৰ পূব উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আজি গুৱাহাটীত উপস্থিত হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিন্ধিয়াই পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰদলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে প্ৰগতি আৰু উন্নয়নৰ পথত আগবাঢ়ি গৈ আছে। সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন পৰ্যালোচনা বৈঠকত ভাগ লোৱাৰ কথা। নাগালেণ্ডৰ লংলেং জিলাৰ প্ৰশাসনৰ উদ্যোগত জিলাখনৰ য়ংলক ৰাজহুৱা খেলপথাৰত আজি অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু সমন্বয় সুদৃঢ় কৰাৰ উদ্দেশ্যে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই কাৰ্যসূচীত নাগালেণ্ডৰ তামলু বিধানসভা সমষ্টিৰ বিধায়ক, লংলেং বিধানসভা সমষ্টিৰ বিধায়ক, অসমৰ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে লংলেং আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বহুকেইজন বিষয়া আৰু ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসমৰ বিহু হুঁচৰি আৰু জেং বিহুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। ইপিনে নাগালেণ্ডৰ বহুকেইটা সাংস্কৃতিক দলে তেওঁলোকৰ ঐতিহ্যমণ্ডিত লোক নৃত্যৰ মাধ্যমে নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে।
অসম লোকসেৱা আয়োগে 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে সফলভাৱে আবেদন দাখিল কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি মুঠ 57,222 আবেদন প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে বৈধ ঘোষণা কৰা হৈছে। প্ৰাৰ্থীসকলে www.apsc.nic.in ৱেবছাইটত নিজৰ নামসমূহ পৰীক্ষা কৰিব পাৰিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষৰ বাবে সাময়িকভাৱে স্থগিত ৰখা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া লীগ পৰ্যায়ৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। যোৱা 8 মে'ত খেল চলি থকা অৱস্থাতে স্থগিত হোৱা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজৰ খেলখন 24 মে'ত জয়পুৰত অনুষ্ঠিত হ'ব। চিপাঝাৰ বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰনাথ ভট্টাচাৰ্যৰ আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। ডিব্ৰুগড় জিলাৰ লাহোৱাল চাংমাইগাঁৱৰ নিবাসী অসম আন্দোলনৰ নেতা তথা বেলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কিৰণ গগৈ আজি নিজ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 69 বছৰ। সমাজকৰ্মীগৰাকীৰ মৃত্যুত চাবুৱাৰ বিধায়ক, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। প্ৰয়াত গগৈৰ পৈতৃক গৃহ নাহৰ হাকুত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত মায়ামৰা ধৰ্মীয় ৰীতিৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যৰ দুগ্ধ উৎপাদন ক্ষেত্ৰক উজ্জীৱিতকৰণ, ICT শিক্ষকৰ মাহিলী মাননী বৃদ্ধিকে ধৰি কেইবাটাও সিদ্ধান্তত অসম মন্ত্ৰীসভাৰ অনুমোদন। বিশিষ্ট কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ আজি আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি কাৰ্গিল যুদ্ধৰ সেনানী উইং কমাণ্ডাৰ শেখৰ ৰচিদ হাজৰিকাৰ অভিমত। বিজেপিৰ ত্ৰিৰংগ যাত্ৰা কাৰ্যসূচী আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ কাইলৈৰ পৰা পুনৰ অনুষ্ঠিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।